উপদেশক এঘাৰ অধ্যায়। শ্ৰমৰ মূল্য। তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া, কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা। তোমাৰ কাৰ্য সাধনৰ উপায়বোৰ সাত বা আঠজনৰ সৈতে ভাগ বাতি লোৱা, কিয়নো পৃথিৱীত কি দুৰ্যোগ ঘটিব তাক তুমি নাজানা। যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিৱীত বৰষুণ পৰে। গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে সেই ঠাইতেই পৰি থাকে। যিকোনোৱে বতাহক নিৰীক্ষণ কৰে তেওঁ বীজ ৰোপণ কৰিব নোৱাৰে। যিকোনোৱে বৰষুণক নিৰীক্ষণ কৰে তেওঁ শস্য দাব নোৱাৰে। বতাহ কোন দিশৰ পৰা বলিব তুমি নাজানা। তুমি নাজানা মাতৃগৰ্ভত এটি শিশু হাড়বোৰ কেনেকৈ বৃদ্ধি হয়। সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকৰ্তা, সেই ঈশ্বৰৰ কাৰ্যও তুমি বুজিব নোৱাৰা। ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপণ কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কৰ্মহীন নকৰিবা, কিয়নো পুৱা বা গধূলি কৰা কোনটো কাৰ্যত তুমি সফল হবা তুমি নাজানা। এই কাৰ্যত নে সেই কাৰ্যত, অথবা দুয়োটাই একে সমানেই ভাল হ'ব তাক নাজানা। যৌৱন আৰু বৃদ্ধকাল স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়। কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে, কিন্তু অন্ধকাৰৰ আগন্তক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে, কিয়নো সেই দিনবোৰ হ'ব অনেক। যি যি ঘটিব সেই সকলোৱে অস্থায়ী অসাৰ। হে যুৱক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা। যুৱা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক। তুমি তোমাৰ হৃদয় সৎ ইচ্ছাবোৰৰ পথত চলিবা, আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে ঈশ্বৰে সেই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব। এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্ৰোধ দূৰ কৰা, তোমাৰ শৰীৰ কষ্টলৈ মনোযোগ নিদিবা, কিয়নো যৌৱন আৰু যুৱা কালৰ শক্তি ভাৱস্বৰূপ।